গীতমালা 106 অধ্যায়। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা, তোমালোকে যীহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁ দয়া চিৰকাললৈকে থাকে। কোনে যীহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে? ধন্য সেই লোকসকল যিসকলে ন্যায় কাৰ্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে। হে যীহোৱা, তোমাৰ লোকসকলৰ প্ৰতি তুমি মৰম প্ৰকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা, তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা, যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ। আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ, আমি অধৰ্ম কৰিলোঁ, দুষ্টতাৰ কাৰ্য কৰিলোঁ। মিছৰত থকাৰ সময়ত আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ আচৰিত কাৰ্যবোৰৰ মান্যতা নিদিলে, তোমাৰ প্ৰচুৰ প্ৰেমৰ কথাও সোঁৱৰণ নকৰিলে, বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চুফ সাগৰৰ দাঁতিত সৰ্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে। তথাপিও তেওঁ নিজৰ নামৰ অৰ্থে তেওঁলোকক উদ্ধাৰ কৰিলে, যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে। তেওঁ ধমকীত চুফ সাগৰ শুকাই গ'ল, তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে। এইদৰে তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে, শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে। জলসমূহে তেওঁলোকৰ শত্ৰুবোৰক ঢাকিলে, এজনো বাচি নাথাকিল। তেতিয়া তেওঁলোকে যীহোৱাৰ বাক্যত বিশ্বাস কৰিলে, তেওঁ প্ৰশংসাৰ গান কৰিলে, কিন্তু তেওঁৰ কাৰ্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে। তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে, কিন্তু মৰুপ্ৰান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে। তেওঁলোকে যিহকে বিচাৰিলে তেওঁ তাকেই তেওঁলোকক দিলে, কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ। তেওঁলোকে চাৱনিত থকাৰ সময়ত মুচি আৰু যীহোৱাৰ পবিত্ৰ লোক হাৰুণক ঈক্ষা কৰিলে। পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবিৰামৰ দলক ঢাকি পেলালে। তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল, অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে। তেওঁলোকে হুৰেপ পাহাৰত এটা দামৰি সাজিলে আৰু হাঁচত ঢলা মূৰ্তিৰ পূজা কৰিলে। এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মূৰ্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে। তেওঁলোকৰ উদ্ধাৰকৰ্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ'ল, যিজনাই মিছৰত অনেক মহৎ কাৰ্য কৰিছিল। হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চুফ সাগৰৰ দাঁতিত কৰা পৰাক্ৰম কাৰ্যবোৰৰ কথা তেওঁলোকে পাহৰি গ'ল। সেয়ে তেওঁ ক'লে তেওঁলোকক ধ্বংস কৰিব লাগিব, কিন্তু তেওঁৰ মনোনীত ব্যক্তি মুচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ'ল আৰু তেওঁলোকক ধ্বংস কৰা ক্ৰোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁৰ সন্মুখত থিয় হ'ল। তাৰ পাছত তেওঁলোকে সেই মানুহৰ দেশক তুচ্ছ কৰিলে, তেওঁলোকে যীহোৱাৰ কথাত বিশ্বাস নকৰিলে, নিজ নিজ তম্বুত তেওঁলোকে ভূৰ ভূৰালে, যীহোৱাৰ বাক্যলৈ তেওঁলোকে কৰ্ণপাত নকৰিলে। তাতে তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক'লে, মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম, তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম, বিভিন্ন দেশত ছিন্ন ভিন্ন কৰিম। পাছত তেওঁলোক বাল পিয়ুৰৰ প্ৰতি আসক্ত হ'ল, মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে। এইদৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যীহোৱাক ক্ৰোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্ৰাদুৰ্ভাৱ হ'ল। তেতিয়া পিনহাসে উঠি বিচাৰ সাধন কৰিলে, তাতে মহামাৰী নিবৃত হ'ল। পিনহসৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ'ল, পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ'ল। তেওঁলোকে মিৰিবাৰ জলৰ দাঁতিত জিহুৱাৰ খং তুলিছিল, আৰু তেওঁলোকৰ কাৰণেই মুচিলৈ অমংগল ঘটিছিল। তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তাতে মুচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ'ল। জিহুৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল, তেওঁলোকে তাক নকৰিলে। বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্ৰিত কৰিলে আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ শিকিলে। তেওঁলোকৰ মূৰ্তিবোৰক তেওঁলোকে সেৱা পূজা কৰিলে আৰু সেইবোৰেই তেওঁলোকৰ ফাণ্ডস্বৰূপ হ'ল। এনেকৈ ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্ৰ কন্যাবোৰক বলি দিলে। তেওঁলোকে নিৰ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্ৰ কন্যাবোৰৰ ৰক্তপাত কৰিলে। কনানিয়া মূৰ্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে। গোটেই দেশ তেজেৰে অপবিত্ৰ হ'ল। এইদৰে তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অসুচি হ'ল। কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে বিবিচাৰ কৰিলে। তাতে নিজৰ লোকসকলৰ ওপৰত জিহুৱাৰ ক্ৰোধ জ্বলি উঠিল। নিজৰ অধিকাৰৰ লোকসকলৰ প্ৰতি তেওঁৰ ঘৃণা উপজিল। তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শুধাই দিলে। তেওঁলোকক ঘীণ কৰা সকলেই তেওঁলোকক শাসন কৰিলে। তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে। তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ'ল। তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে, কিন্তু তেওঁলোক নিজৰ মন্ত্ৰণাতে বিদ্ৰোহী হ'ল। নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নিহ অৱস্থাত পৰিল। তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সংকটৰ প্ৰতি দৃষ্টিপাত কৰিলে। তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে। নিজৰ অসীম গভীৰ প্ৰেম অনুসাৰে তেওঁলোকক দয়া কৰিলে। যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁলোকক দয়াৰ পাত্ৰ কৰিলে। হে আমাৰ ঈশ্বৰ জিহুৱা, আমাক উদ্ধাৰ কৰা। জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ। অনাদি কালৰ পৰা অনন্ত কাললৈকে ধন্য ইজৰাইলৰ ঈশ্বৰ জিহুৱা। সকলো লোকে আমেন বুলি কওঁ। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।